وَإِذِ ابْتَلَى إِبْرَاهِيمَ رَبُّهُ بِكَلِمَاتٍ فَأَتَمَّهُنَّ قال إني جاعلك للناس إماما قال ومن ذريتي قال لا ينال عهد الظالمين
আৰু স্মৰণ কৰা যেতিয়া ইব্ৰাহিমক তেওঁৰ প্ৰতিপালকে কেইটামান বাণীৰ দ্বাৰা পৰীক্ষা কৰিছিল আৰু তেওঁ সেইবোৰ পূৰণ কৰিছিল আল্লাহে ক'লে নিশ্চয় মই তোমাক মানৱ জাতিৰ ইমাম বনাম তেওঁ ক'লে আৰু মোৰ বংশধৰসকলৰ পৰাও তেতিয়া আল্লাহে ক'লে মোৰ এই প্ৰতিশ্ৰুতি জালিমসকলক অন্তৰ্ভুক্ত নকৰিব